বাতৰি পঢ়িছো বৰষা শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিদেশ মন্ত্ৰী বিক্ৰম মিশ্ৰী দুদিনীয়া ভ্ৰমণসূচীৰে আজি ভূটানলৈ যাব। অহা সপ্তাহৰ পৰা অনুষ্ঠিত হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনত চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনা সংশোধনী আইনকে ধৰি ছখন বিধেয়ক উত্থাপন কৰিব। ভাৰতে 2030 চনৰ ভিতৰত মূল্যৰ হিচাপত বৈদ্যুতিন উৎপাদনৰ 50,000 কোটি ডলাৰ লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীত চৰকাৰৰ খেলো ইণ্ডিয়া উদীয়মান প্ৰতিভা চিনাক্তকৰণ চমুকৈ খেলপি পদক্ষেপৰ দ্বিতীয় পৰ্যায় মুকলি কৰিব। আৰু শ্ৰীলংকাৰ ডাম্বুলাত আজি মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হ'ব। বিদেশ সচিব বিক্ৰম মিশ্ৰী দুদিনীয়া ভ্ৰমণসূচীৰে আজি ভূটানলৈ যাব। উল্লেখযোগ্য যে বিদেশ সচিবৰূপে কাৰ্যভাৰ গ্ৰহণৰ পাছত শ্ৰীমিশ্ৰীৰ এইটোৱে প্ৰথমটো আনুষ্ঠানিক বিদেশ ভ্ৰমণ। ভ্ৰমণকালছোৱাত বিদেশ সচিবগৰাকীয়ে ভূটানৰ ৰজাৰ উপস্থিতিত একাংশ জনতাৰ সৈতে মত বিনিময় কৰিব। শ্ৰীমিশ্ৰীয়ে দেশখনৰ প্ৰধানমন্ত্ৰী, বিদেশ পৰিক্ৰমা আৰু বিদেশ বাণিজ্য মন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰাৰ লগতে ভূটান চৰকাৰৰ বৈদেশিক সচিব আৰু আন কেইবাজনো জ্যেষ্ঠ বিষয়াৰ সৈতে মত বিনিময় কৰিব। বিদেশ সচিবদ্বয়ে ভাৰত ভূটান বিকাশ প্ৰতিযোগিতা আলোচনাতসহ অধ্যক্ষতা কৰিব। বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দুয়োখন দেশৰ মাজত নিয়মীয়াভাৱে অনুষ্ঠিত হৈ অহা উচ্চ পৰ্যায়ৰ আলোচনাৰ পৰম্পৰা ৰক্ষা কৰি এই ভ্ৰমণৰ কাৰ্যসূচী হাতত লোৱা হৈছে আৰু ই ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিকে প্ৰতিফলিত কৰিছে। অহা সপ্তাহৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনত চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনা সংশোধনী আইনকে ধৰি ছখন বিধেয়ক উত্থাপন কৰিব। বিত্ত বিধেয়ক উপৰি চৰকাৰে অসামৰিক পৰিবহণ খণ্ডত ব্যৱসায়ীৰ সুচলতাৰ উদ্দেশ্যে 1934 চনৰ বিমান আইনৰ সলনি ভাৰতীয় বায়ুযান বিধেয়ক 2024 উত্থাপন কৰাৰ বাবেও চৰকাৰে তালিকাভুক্ত কৰিছে। লোকসভা সচিবালয়ে জাৰি কৰা সংসদীয় বুলেটিনত কালি সন্ধিয়া তালিকাভুক্ত বিধেয়ক কেইখনৰ বিষয়ে প্ৰকাশ কৰা হৈছে। এই বৰ্ষাকালীন অধিৱেশন 22 জুলাইত আৰম্ভ হ'ব আৰু 12 আগষ্টত সামৰণি পৰিব। 23 জুলাইত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2024-25 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ইতিমধ্যে কাৰ্যক্ৰমণিকা পৰামৰ্শৱলী সমিতি গঠন কৰিছে যিয়ে সংসদীয় কাৰ্যসূচীসমূহ চূড়ান্ত কৰিব। শ্ৰীবিৰলাই নিজেই কালিৰে পৰা কাৰ্যকৰী হোৱা এই কমিটীৰ অধ্যক্ষতা কৰিব। এই কমিটীখনত টি এম চিৰ সুদীপ বন্দ্যোপাধ্যায়, বিজেপিৰ পি পি চৌধাৰী, টিডিপিৰ লাভু শ্ৰীকৃষ্ণ দেৱৰালায়ু, বিজেপিৰ নিশিকান্ত দুবে, কংগ্ৰেছৰ গৌৰৱ গগৈ, বিজেপিৰ সঞ্জয় জয়ছৱাল, জে ডি ইউৰ বিলেশ্বৰ কামাইট, বিজেপিৰ ভাকুহাৰী মাহতা, ডি এম কেৰ দয়ানিধি নাৰায়ণ, বিজেপিৰ বৈজয়ন্ত পাণ্ডা, শিৱসেনা ইউ পি টিৰ অৰবিন্দ সাৱন্ত, বিজেপিৰ অনুৰাগ ঠাকুৰ আৰু এছ পিৰ লালজী বৰ্মা সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। অৰুণাচল প্ৰদেশ বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ হ'ব। পেমা খাণ্ডু নেতৃত্বাধীন ৰাজ্য চৰকাৰখন পুনৰ ক্ষমতালৈ ঘূৰি অহাৰ পাছত এইখনেই হ'ব চৰকাৰৰ প্ৰথমখন বাজেট। ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰী সাৰনা মাইনে 2024-25 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰিব। অহা 24 জুলাইত তেওঁ এই বাজেট উত্থাপন কৰাৰ কথা আছে। এই অধিৱেশনত 6টা সত্ৰ অনুষ্ঠিত হ'ব আৰু 6 জুলাইত ইয়াৰ সামৰণি পৰিব। অমৰনাথ তীৰ্থযাত্ৰাৰ 4,821গৰাকী যাত্ৰীৰ আন এটা দলে জম্মুৰ ভাগৱতী নগৰ যাত্ৰী নিবাসৰ পৰা পবিত্ৰ অমৰনাথ গুহা অভিমুখে যাত্ৰা কৰিছে। আজি পুৱা তীৰ্থযাত্ৰীসকলে 150খন বাহনেৰে এই যাত্ৰা আৰম্ভ কৰে। এই দলটো 3,259গৰাকী পুৰুষ, 1,482গৰাকী মহিলা, 8টি শিশু, 63গৰাকী সাধু আৰু 9গৰাকী মহিলা সাধু আছে। ভাৰতে 2030 চনৰ ভিতৰত মূল্যৰ হিচাপত বৈদ্যুতিন উৎপাদনৰ 50,000 কোটি ডলাৰ লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই অভিলাষী লক্ষ্যত সম্পূৰ্ণ সামগ্ৰী নিৰ্মাণৰ পৰা 350 বিলিয়ন ডলাৰ আৰু উৎপাদন নিৰ্মাণৰ পৰা 150 বিলিয়ন ডলাৰ অন্তৰ্ভুক্ত কৰা হৈছে। কালি নতুন দিল্লীত নীতি আয়োগৰ ভাইচ চেয়াৰমেন সুমন বেৰীয়ে ইলেক্ট্ৰনিক্স পাৱাৰিং ইণ্ডিয়াৰ পাৰ্টিচিপেচন ইন গ্লোবেল ভেলু চেইনজ শীৰ্ষক প্ৰতিবেদনখন উন্মোচন কৰে। প্ৰতিবেদনত ভাৰতৰ ইলেক্ট্ৰনিক্স খণ্ডৰ বিস্তৃত বিশ্লেষণ কৰা হৈছে, য'ত ইয়াৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বানসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ উপৰি ইলেক্ট্ৰনিক্সৰ বাবে ভাৰতক বিশ্বব্যাপী উৎপাদন কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ প্ৰয়োজনীয় নিৰ্দিষ্ট হস্তক্ষেপৰ ৰূপৰেখা দাঙি ধৰে। আধুনিক উৎপাদনত গ্লোবেল ভেলু চেইনসমূহ অতি গুৰুত্বপূৰ্ণ। ইয়াত ডিজাইন, উৎপাদন, বিপণন আৰু বিতৰণৰ মাজেৰে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা জড়িত হৈ আছে। প্ৰতিবেদনত ভাৰতৰ ইলেক্ট্ৰনিক্স খণ্ডই দ্ৰুত বৃদ্ধিৰ অভিজ্ঞতা লাভ কৰিছে বুলি উল্লেখ কৰা হৈছে।
تاریخ پہ تاریخ، تاریخ پہ تاریخ،
لیکن اب ایسا نہیں،
اخبار کرنا آسان نہیں،
آسان بن گیا اب،
پتہ نہیں جانچ میں کچھ ہو بھی رہا ہے یا نہیں،
اب پوری جانکاری ملے گی،
کیا موبائل میں جو فوٹو ہے اسے ثبوت مانیں گے وہ؟
مانا جائے گا دوست،
چھوڑو کل کی باتیں، کل کی بات پرانی، نئے قانون لکھیں گے، نئے بھارت کی کہانی، یہ نئی آزادی، یہ نئی آزادی،
یہ سدھار وادی ہے، نہیں ہے یہ دند پردھار، ٹیکنالوجی کا ادھک اپیوگ، ملے گا تیز نیائے، پیڑت کو یہ دیتے ہیں کئی نئے ادھکار، اپرادھوں کے لیے ہیں اس میں کڑے پراودھان، نیائے کیندرت قانون لکھیں گے اب نئے بھارت کی کہانی،
نئے اپرادھک قانون 1 جولائی 2024 سے لاگو، آزاد بھارت اپنے
যুব পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীত চৰকাৰৰ খেলো ইণ্ডিয়া উদীয়মান প্ৰতিভা চিনাক্তকৰণ চমুকৈ কীৰ্তি পদক্ষেপৰ দ্বিতীয় পৰ্যায় মুকলি কৰিব। মন্ত্ৰালয়ে কৈছে যে আধুনিক আই চি টি সা সৰঞ্জাম আৰু গোলকীয় সৰ্বশ্ৰেষ্ঠ অনুশীলনৰ আধাৰত প্ৰতিভাসমূহৰ চিনাক্তকৰণৰ উদ্দেশ্যে এই পদক্ষেপৰ পৰিকল্পনা কৰা হৈছে। মন্ত্ৰালয়ে লগতে কৈছে যে একেখন মঞ্চৰ জৰিয়তে তৃণমূল পৰ্যায়ত প্ৰতিভাসমূহৰ চিনাক্তকৰণৰ সম্পূৰ্ণ প্ৰক্ৰিয়া ৰূপায়ণৰ ব্যৱস্থা কৰাটোৱেই হৈছে ইয়াৰ অন্যতম উদ্দেশ্য। এই পৰ্যায়ত সকলো ৰাজ্যক সামৰি 2024-25 বৰ্ষৰ সময়ছোৱাত 20 লাখ ক্ৰীড়া প্ৰতিভাৰ মূল্যায়ন কৰা হ'ব। চলিত বৰ্ষৰ 12 মাৰ্চত চণ্ডীগড়ত এই পদক্ষেপৰ প্ৰথম পৰ্যায়ৰ শুভাৰম্ভ কৰা হৈছিল। এই পৰ্যায়ত দেশৰ বিভিন্ন প্ৰান্তৰ 70টা কেন্দ্ৰত 3,62,683 গৰাকী খেলুৱৈয়ে নাম পঞ্জীয়ন কৰিছিল আৰু 11টা বিভিন্ন শিতানত এথলীটসকলৰ মূল্যায়ন কৰা হৈছিল। এই শিতানসমূহ হৈছে আৰ্চাৰী, এথলেটিকছ, বেডমিণ্টন, বক্সিং, ফুটবল, হকী, কাবাডী, খো খো, ভলীবল, ভাৰোত্তোলন আৰু মল্লযুঁজ। মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতা আজি শ্ৰীলংকাৰ ডাম্বুলাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ আটাইকেইখন খেল ৰংগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত খেলোৱা হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলখন আজি গ্ৰুপ এ দল নেপাল আৰু ইউ এ ইৰ মাজত অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে যোৱাবাৰৰ চেম্পিয়ন ভাৰত গ্ৰুপ এ আন এখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া 7 বজাত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত ভাৰতক পাকিস্তান, নেপাল আৰু ইউ এ ইৰ সৈতে গ্ৰুপ এত স্থান দিয়া হৈছে। আনহাতে আয়োজক দেশ শ্ৰীলংকা, বাংলাদেশ, থাইলেণ্ড আৰু মালয়েছিয়াক গ্ৰুপ বিত অন্তৰ্ভুক্ত কৰা হৈছে। দুয়োটা গ্ৰুপৰ শীৰ্ষৰ দল দুটাৰ মাজত 26 জুলাইত ছেমি ফাইনেল অনুষ্ঠিত হ'ব। আনহাতে ফাইনেল খেলখন 28 জুলাইত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ভাৰত 2018 চনৰ বাহিৰে প্ৰতিযোগিতাৰ আটাইকেইটা সংস্কৰণতে জয়ী হৈছে। কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ে মিছন অলিম্পিকছলে অলিম্পিক অভিমুখী শ্বাটলাৰ এইচ এছ প্ৰণয়ৰ প্ৰশিক্ষক মোহন জয়েচ মেথিউজ ফ্ৰান্সৰ পেৰিছত থকাৰ বাবে আৰ্থিক সাহায্য প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনাইছে। মেথিউজৰ ব্যয় টাৰ্গেট অলিম্পিক পডিয়াম আঁচনিৰ অধীনত আদায় কৰা হ'ব। উল্লেখযোগ্য যে টপ ছিটৰ বিমান ভাড়া, থকাৰ ব্যৱস্থা, দৈনিক মাচুল, ভিজা মাচুল, স্থানীয় পৰিবহণ, চিকিৎসা ব্যয়ৰ দৰে বিভিন্ন খৰচৰ বাবে ধন আগবঢ়াব আৰু এই সময়ছোৱাৰ বাবে তেওঁ আউট অফ পকেট ভাট্টাও প্ৰদান কৰিব। প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাৰ বাবে বিভিন্ন সঁজুলিৰ দিশত সহায়ৰ বাবে বিকাশ সিং, সুৰজ পানৱাৰ, অংকিতা ধ্যানী, সৰ্বিছ কুচাৰে আৰু শ্বুটাৰ অনন্তজিৎ সিং নাৰুকাৰ প্ৰস্তাৱতো অনুমোদন জনায়। বিদেশ সচিব বিক্ৰম মিশ্ৰী দুদিনীয়া ভ্ৰমণসূচীৰে আজি ভূটানলৈ যাব। অহা সপ্তাহৰ পৰা অনুষ্ঠিত হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনত চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনা সংশোধনী আইনকে ধৰি 6খন বিধেয়ক উত্থাপন কৰিব। ভাৰতে 2030 চনৰ ভিতৰত মূল্যৰ হিচাপত বৈদ্যুতিন উৎপাদনৰ 50,000 কোটি ডলাৰ লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীত চৰকাৰৰ খেলো ইণ্ডিয়া উদীয়মান প্ৰতিভা চিনাক্তকৰণ চমুকৈ কীৰ্তি পদক্ষেপৰ দ্বিতীয় পৰ্যায় মুকলি কৰিব আৰু শ্ৰীলংকাৰ ডাম্বুলাত আজি মহিলা এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হ'ব।